ইয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম আৰু মেঘালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে দুয়োখন ৰাজ্যই পাৰস্পৰিক সমিলমিলেৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। আজি গুৱাহাটীত অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত অনুষ্ঠিত আলোচনাত এই বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। দুয়োখন ৰাজ্যই কৃষকসকলক উপকৃত কৰাৰ লক্ষ্যৰে কুলচি জলসিঞ্চন প্ৰকল্পৰ বিকাশৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। ইয়াৰ বাবে অসম চৰকাৰে পুঁজি আগবঢ়াব। স্থানীয় জনসাধাৰণৰ সৈতে হোৱা আলোচনাৰ অন্তত দুয়োখন ৰাজ্যই যৌথভাৱে 55 মেগাৱাটৰ কুলচি শক্তি প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে সমাধান কৰা 6টা সীমা বিবাদৰ সৰু সৰু সমস্যাবোৰ সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা আৰু সীমা চিহ্নিত হোৱাৰ পাছত অতি সোনকালে নিষ্পত্তি কৰাৰ উপৰি বাকী 6টা বিবাদিত স্থান পাৰস্পৰিকভাৱে সৌহাৰ্দ্যপূৰ্ণভাৱে নিৰ্ধাৰিত সময়ত সমাধান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে। দুয়োখন ৰাজ্যই গুৱাহাটীৰ নগৰীয়া বান সমস্যাৰ সমাধানৰ বাবে বানপ্ৰৱণ এলেকাৰ সঠিক উপগ্ৰহ মেপিং কৰিবলৈ নেচাকক অৰ্পণ কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কিছু ফৰকাল হৈছে যদিও কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ 17খন জিলাৰ 3,64,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা 52টা আশ্ৰয় শিবিৰত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত এই বানত 12জন লোকে প্ৰাণ হেৰুৱাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। আজি মুখ্যমন্ত্ৰীয়ে জিলাখনৰ 5নৈ, বৰবিল আৰু নাওবৈচা সমষ্টিৰ আমথলা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ এই স্পৰ্শকাতৰ সময়ত চৰকাৰে ক্ষতিগ্ৰস্তসকলক সকলো প্ৰকাৰে সকাহ আৰু সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰশাসনে জনসাধাৰণৰ নিৰাপত্তাৰ বাবে অহৰহ কাম কৰি আছে আৰু পৰিস্থিতি স্বাভাৱিক হলে ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে আজি ৰঙানদী শক্তি প্ৰকল্পৰ নিপকৰ বিষয়ববীয়াৰ সৈতেও পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ জৰুৰীকালীন পৰিস্থিতিৰ জোৰা মৰাৰ বাবে আগতীয়া ব্যৱস্থা গ্ৰহণৰ লগতে জিলা প্ৰশাসনৰ সৈতে সঘনে যোগাযোগ ৰাখিবলৈ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কাৰ্বি আংলং জিলাৰ দলদলি সংৰক্ষিত বনাঞ্চলত দখল আৰু পৰিৱেশ বিনষ্ট কৰা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সমিতি গঠন কৰিছে। উত্তম বোথাৰী নামৰ এজন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীকৰণে অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক, কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ এগৰাকী প্ৰতিনিধি, নাগালেণ্ড চৰকাৰৰ ভূমি ৰেকৰ্ড আৰু জৰীপ বিভাগৰ এগৰাকী প্ৰতিনিধি আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এজন প্ৰতিনিধিক লৈ এই সমিতিখন গঠন কৰিছে। সমিতিখনক যাৱতীয় তথ্য গ্ৰহণ আৰু সংশ্লিষ্ট পক্ষসমূহৰ সৈতে মত বিনিময় কৰি সংৰক্ষিত বনাঞ্চলখনত দখলৰ অভিযোগ সন্দৰ্ভত দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অসম বিধানসভাৰ সৰ্বদলীয় সমিতিয়ে আজি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ 3টা ফায়াৰিং ৰেঞ্জ পৰিদৰ্শন কৰে। অসম বিধানসভাৰ স্থায়ী সদন কমিটিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে সেনাবাহিনীৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ফায়াৰিং ৰেঞ্জ হিচাপে পৰিচিত মেনকা চাহ বাগিচা, শুকানজুলি আৰু পাহাৰপুৰ পৰিদৰ্শন কৰে। শেহতীয়াকৈ সেনাবাহিনীৰ অস্ত্ৰ শস্ত্ৰ প্ৰশিক্ষণৰ বাবে ফায়াৰিং ৰেঞ্জৰ পৰিসৰ বৃদ্ধি কৰাৰ ফলত অঞ্চলটোৰ জনসাধাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছিল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পাহাৰপুৰৰ পৰা 34টা পৰিয়াল স্থানান্তৰিত কৰি আন ঠাইত সংস্থাপনৰ ব্যৱস্থা কৰা হৈছিল যদিও এই প্ৰক্ৰিয়াও অসম্পূৰ্ণ হৈ থাকে। এই সমস্যাৰ আঁতৰিয়ে আজি অসম বিধানসভাৰ সদন কমিটিয়ে এই ফায়াৰিং ৰেঞ্জকেইটা পৰিদৰ্শন কৰি অঞ্চলটোৰ দীৰ্ঘদিনীয়া দাবী আৰু সমস্যাসমূহৰ বুজ লয়। সদন কমিটিয়ে জিলা প্ৰশাসন, সেনাবাহিনীৰ বিষয়া আৰু জনসাধাৰণৰ উপস্থিতিত ড্ৰোনৰ সহায়ত মাটিৰ জৰীপ কৰি ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী সময়ত বিষয়টো চৰকাৰক অৱগত কৰি সমস্যাৰ সমাধানৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি সদন কমিটিয়ে উল্লেখ কৰে। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুদিন পূৰ্বে সংঘটিত এটা পথ দুৰ্ঘটনাত বজালী জিলা ন্যায়িক আদালতৰ এগৰাকী অধিবক্তাৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধা জনাই আজি বজালী সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত এখন শোকসভা অনুষ্ঠিত হয়। পথ সুৰক্ষাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবীৰে বজালী জিলা উকিল সন্থাই আজি জিলা আয়ুক্ত, জিলা আৰু ছেচন ন্যায়াধীশৰ উপৰি আৰক্ষী অধীক্ষকক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে। বজালী জিলাৰ ঘটবৰ সদেৰী বিশিষ্ট সমাজকৰ্মী হৰিপ্ৰসাদ কলিতাৰ আজি পুৱা নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 79 বছৰ। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।